এয়া আকাশবাণী গুৱাহাটী পৌৰাঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে। ৰাজ্যৰ প্ৰায় 4 লাখ চাহ জনগোষ্ঠীৰ পৰিয়ালক মাটিৰ পট্টা প্ৰদানকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ত ৰাজ্যিক মন্ত্ৰীসভাৰ সিদ্ধান্ত গ্ৰহণ, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ছিংগাপুৰত 4-দিনীয়া তদন্ত সামৰি বিশেষ তদন্তকাৰী গোটৰ 2 বিষয়া কালি গুৱাহাটীত উপস্থিত, জুবিন গাৰ্গৰ সমাধিস্থলত দৰ্শনাৰ্থীৰ প্ৰৱেশৰ ক্ষেত্ৰত কামৰূপ জিলা দণ্ডাধীশৰ নিৰ্দেশনা জাৰি, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আজি শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত 208 বিছনাযুক্ত ছুপাৰ স্পেচিয়েলিটী চিকিৎসালয়ৰ আধাৰশিলা স্থাপন, আৰু ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত নিউজিলেণ্ডক 53 পৰাস্ত কৰি ভাৰতৰ ছেমি ফাইনেলত প্ৰৱেশ। ৰাজ্যৰ প্ৰায় 4 লাখ চাহ জনগোষ্ঠীৰ পৰিয়ালক মাটিৰ পট্টা প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ পাছত এখন সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চাহ জনগোষ্ঠীৰ লোকসকলক বাগিচাৰ লাইনৰ মাটিৰ পট্টা দিয়াৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰি এই সম্বন্ধীয় প্ৰস্তাৱত নীতিগতভাৱে অনুমোদন জনোৱা হয়। কাইলৈ জিলা আয়ুক্তসকলৰ সৈতে এই সন্দৰ্ভত বৈঠক অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দিয়ে। মন্ত্ৰীসভাই মৰাণ, মটক আৰু চাহ জনগোষ্ঠীৰ লোকসকলক জনসংখ্যা নীতিৰ আওতাৰ পৰা আঁতৰাই ৰখাৰ সিদ্ধান্তত অনুমোদন জনায়। জনসংখ্যা নীতি অনুসৰি 2 অধিক সন্তান থকা লোকে চৰকাৰী চাকৰি লাভ কৰিব নোৱাৰে অথবা পঞ্চায়ত নিৰ্বাচন খেলিব নোৱাৰে। মন্ত্ৰীসভাৰ বৈঠকত চাহ শ্ৰমিক আৰু মৰাণ মটক সম্প্ৰদায়ৰ লোকসকলক এই নীতিৰ পৰা ৰেহাই দিয়াৰ সিদ্ধান্ত লোৱা হয় বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
আজি কেবিনেটত সিদ্ধান্ত হয় যে জনজাতি, চাহ শ্ৰমিক, মৰাণ আৰু মটকক আমি এই যিটো 2 সন্তানৰ সীমাবদ্ধতা আছে তাৰ পৰা আমি তেওঁলোকক ৰেহাই দিম। যিহেতু এই মাইক্ৰ কমিউনিটিসমূহ আমি যদি ষ্ট্ৰিক হৈ থাকো, এসময়ত তেওঁলোকৰ জনসংখ্যা কমি কমি নোহোৱা হৈ পৰাৰ সম্ভাৱনা আছে। আজি গোটেই অসমত মৰাণ লোক মাত্ৰ 1 লাখ আছে। তাত যদি আমি জনসংখ্যাৰ নীতিটো ষ্ট্ৰিক কৰিব যাওঁ, তেতিয়াহ'লে এসময়ত এই জাতিসত্তাসমূহে নিজৰ অস্তিত্ব হেৰুৱাই পেলাব। সেইকাৰণে কেবিনেটত আজি সিদ্ধান্ত হৈছে যে জনসংখ্যা নীতিৰ আওতাৰ পৰা জনজাতীয় লোকসকল, চাহ জনজাতিৰ লোকসকল আৰু মৰাণ মটক সম্প্ৰদায়ক আমি জনজাতি নীতিৰ আওতাৰ বাহিৰত ৰাখিম।
ৰাজ্যিক মন্ত্ৰীসভাই শিক্ষকৰ কল্যাণ সুনিশ্চিতকৰণৰ বাবে অসম প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয় শিক্ষক নিযুক্তি আৰু বদলি নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2025 অনুমোদন জনায়। এই সংশোধনীৰ অধীনত 12,000 ঠিকাভিত্তিক শিক্ষকক নিয়মীয়াকৰণৰ বাবে আবেদনৰ অনুমতি প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে বিশেষ নিযুক্তি অভিযানৰ জৰিয়তে সমগ্ৰ শিক্ষা অভিযান, অসমৰ অধীনত কৰ্মৰত শিক্ষকসকলৰ চৰকাৰী চাকৰি নিয়মীয়াকৰণৰ সীমা পূৰ্বৰ 5 পৰা 3 হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ ফলত সমগ্ৰ শিক্ষা অভিযানৰ কৰ্মৰত প্ৰায় 3,000 শিক্ষক উপকৃত হ'ব বুলি ড০ শৰ্মাই প্ৰকাশ কৰে। তেওঁ লগতে কয় যে পুৰুষ শিক্ষকৰ বদলিৰ ক্ষেত্ৰত কৰ্মস্থলীত সম্পূৰ্ণ কৰিবলগীয়া পূৰ্বৰ 10 সময়সীমা এতিয়াৰ পৰা 7 হ্ৰাস কৰা হৈছে। ইপিনে আছাম পেট্ৰকেমিকেলছ লিমিটেডৰ দৈনিক 500 সামৰ্থ্যৰ মিথানল প্ৰকল্প আৰু 200 সামৰ্থ্যৰ ফৰ্মেলিন প্ৰকল্পৰ ব্যয় 2,267.22 কোটি টকালৈ বৃদ্ধিত অনুমোদন জনোৱা হৈছে। 1983 নেলি হত্যাকাণ্ডৰ সন্দৰ্ভতো মন্ত্ৰীসভাই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। ড০ শৰ্মাই কয় যে নেলিত সংঘটিত নৰসংহাৰৰ ঘটনাৰ প্ৰেক্ষাপটত গঠন কৰা তিৱাৰী আয়োগৰ প্ৰতিবেদন অহা নৱেম্বৰত হ'বলগীয়া অসম বিধানসভাৰ অধিৱেশনত দাখিল কৰা হ'ব। শিল্পী জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত তদন্তৰ উদ্দেশ্যে ছিংগাপুৰলৈ যোৱা অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট SIT 2 বিষয়া মুন্না প্ৰসাদ গুপ্তা আৰু তৰুণ গোয়েল কালি গুৱাহাটীলৈ উভতি আহে। যোৱা 20 অক্টোবৰত মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত ছিংগাপুৰলৈ ৰাওনা হোৱা দুজনীয়া দলটোৱে 4-দিনীয়া তদন্ত সামৰি জুবিন গাৰ্গৰ মৃত্যুক লৈ বহু গুৰুত্বপূৰ্ণ তথ্য প্ৰমাণ লাভ কৰিবলৈ সমৰ্থ হোৱা বুলি সদৰি কৰিছে। SIT দলটোৱে শিল্পীগৰাকীৰ মৃত্যুৰ তদন্তৰ অগ্ৰগতি সন্দৰ্ভত ছিংগাপুৰ আৰক্ষীৰ সৈতে 1.5 ঘণ্টা আনুষ্ঠানিক বৈঠকত মিলিত হোৱাৰ লগতে ছিংগাপুৰ আৰক্ষীৰ সৈতে যৌথভাৱে জুবিন গাৰ্গৰ মৃত্যুৰে সম্পৰ্ক থকা কেইবাটাও স্থান পৰিদৰ্শন কৰে। SIT লগতে ছিংগাপুৰৰ নাগৰিকত্ব থকাৰ অজুহাতত অসমলৈ আহি জেৰাৰ সন্মুখীন হোৱাৰ পৰা বিৰত থকা নলবাৰীৰ প্ৰৱাসী অসমীয়া ৱাজিদ আহমেদকো ছিংগাপুৰতে পৰোক্ষভাৱে জেৰা কৰে। 3 মাহৰ ভিতৰত ছিংগাপুৰ আৰক্ষীয়ে তদন্ত সম্পূৰ্ণ কৰি সকলো তথ্য ভাৰতীয় উচ্চায়ুক্তৰ সৈতে ভাগ বতৰা কৰিব বুলিও ছিংগাপুৰ আৰক্ষী বাহিনীৰ আয়ুক্ত হুং উইলটেকে SIT আশ্বাস প্ৰদান কৰে। তদন্ত সন্দৰ্ভত সবিশেষ জনাই SIT মুৰববী শ্ৰীগুপ্তাই আজি CID কাৰ্যালয়ত এখন সংবাদমেলৰ আয়োজন কৰিব বুলি জানিবলৈ দিয়ে। জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ পবিত্ৰতা ৰক্ষাৰ বাবে কামৰূপ জিলা দণ্ডাধীশে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। বিভিন্ন পক্ষ আৰু স্থানীয় ৰাইজৰ সৈতে আলোচনাৰ পাছত জাৰি কৰা নিৰ্দেশনা অনুসৰি জুবিন গাৰ্গৰ সোণাপুৰৰ কমাৰকুচিত থকা সমাধিস্থলীত দৈনিক পুৱা 6 বজাৰ পৰা নিশা 10 বজালৈকে দৰ্শনাৰ্থীয়ে প্ৰৱেশ কৰি প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাব পাৰিব। এই নিৰ্ধাৰিত সময়ৰ বাহিৰে আন সময়ত কোনো লোকে সমাধি ক্ষেত্ৰত প্ৰৱেশ কৰিব নোৱাৰিব। একেদৰে সুৰাসক্ত বা নিচাগ্ৰস্ত লোকে সমাধি ক্ষেত্ৰৰ চৌহদৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব। সমাধি ক্ষেত্ৰৰ আশে পাশে সুৰা সেৱন আৰু বিতৰণৰ ক্ষেত্ৰতো কঠোৰভাৱে নিষেধাজ্ঞা জাৰি কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে কাছাৰ আৰু শ্ৰীভূমি জিলা ভ্ৰমণ কৰি কেইবাটাও উন্নয়নমূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীয়ে আজি শ্ৰীভূমি জিলাৰ ৰামকৃষ্ণ নগৰত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ মহিলাসকলক চেক বিতৰণ কৰিব। মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলাৰ লগতে আত্মনিৰ্ভৰশীল আৰু উদ্যোগী মনোভাৱেৰে গঢ়ি তোলাৰ লক্ষ্যৰে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। শিলচৰৰ পুলিচ পেৰেড গ্ৰাউণ্ডতো মুখ্যমন্ত্ৰীয়ে দুপৰীয়াৰ ভাগত শিলচৰ বিধানসভা সমষ্টিৰ 13,000তকৈও অধিক আত্মসহায়ক গোটৰ মহিলাক চেক প্ৰদান কৰিব। মুখ্যমন্ত্ৰীয়ে বিয়লি শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন কৰি 208 বিচনাযুক্ত প্ৰস্তাৱিত ছুপাৰ স্পেচিয়েলিটি চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিব। এই ছুপাৰ স্পেচিয়েলিটি হাস্পতালখন 295 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ'ব। এই অত্যাধুনিক চিকিৎসা কেন্দ্ৰই বৰাক উপত্যকাৰ স্বাস্থ্যসেৱাৰ মান উন্নত কৰাৰ উপৰি উজনি অসম আৰু চুবুৰীয়া ৰাজ্যৰ ৰোগীসকলৰ বাবে বিশেষ চিকিৎসা সেৱা নিশ্চিত কৰিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰী শৰ্মাই সন্ধিয়া শিলচৰ লোকসভা সমষ্টিৰ বিজেপি বুথৰ সভাপতি আৰু শক্তি কেন্দ্ৰ বৈঠকত অংশগ্ৰহণ কৰিব। তেওঁ কাইলৈ পুৱা লক্ষীপুৰ বিধানসভা সমষ্টিৰ বিন্নাকান্দি মণ্ডল বিজেপিৰ কাৰ্যালয় আৰু লক্ষীপুৰ মণ্ডল বিজেপিৰ কাৰ্যালয় উদ্বোধন কৰিব। ডঃ শৰ্মাই কাইলৈ লাবক খেলপথাৰত লক্ষীপুৰ বিধানসভা সমষ্টিৰ 19,000ৰো অধিক মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়া ৱেভৰ 411.5, 99.9 মিটাৰ, FM বেণ্ডৰ 101.6 MHz শুনিছে। মধ্য অসম আৰু পাৰ্বত্য জিলা দুখনৰ শ্ৰোতাসকলে আমাৰ এই বাতৰি FM বেণ্ডৰ 102.7 MHz, আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা 100.2 MHz, আকাশবাণী হাফলং কেন্দ্ৰৰ পৰা 100.9 MHz, আকাশবাণী ডিফু কেন্দ্ৰৰ পৰা 101.5 MHz লামডিং, 100.6 MHz বকলীয়া আৰু 102.1 MHz হৰিয়জান ৰিলে কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। 1985 চনৰ 24 মাৰ্চত তেতিয়াৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ পুৰণি প্ৰসূতি কক্ষ এটাক উন্নীত কৰা হৈছিল এটা টেলিভিছনৰ ষ্টুডিঅলৈ। এয়া আছিল গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ আৰম্ভণি। অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে টেলিভিছনৰ বাতৰি প্ৰচাৰ আৰম্ভ হৈছিল। বহু ঘটনাৰ সাক্ষী এই গুৱাহাটী দূৰদৰ্শনৰ বাতৰি বিভাগ।
প্ৰফুল্ল মহন্ত মুখ্যমন্ত্ৰী থাকোঁতে 1991 চনৰ হ'ব, কামৰূপৰ কেকেৰিকুচিত বড়ো উগ্ৰপন্থীয়ে 14 নিৰীহ মানুহক উৰুকাৰ নিশা হত্যা কৰিছিলে। মই গৈছিলোঁ কভাৰেজত, সেই কভাৰেজ নিউজটো কৰোঁতে আমাক 4 জনক অসম চৰকাৰে গ্ৰেপ্তাৰ কৰিছিলে। মই আছিলোঁ, আমাৰ বাতৰি সম্পাদক হিতেশ্বৰ মেধি আছিলে, সহকাৰী বাতৰি সম্পাদক ৰমণীমা এলেকাৰ আৰু প্ৰয়াত প্ৰতাপ বৰলৈ ডাঙৰীয়া আছিলে। আৰু আমাক প্ৰথমতে নি চান্দমাৰী থানাত বহুৱাই ৰাখিছিলে, তাৰপিছত কোৰ্টত প্ৰৱেশ কৰিছিলে। কিন্তু সেইদিনাখন আমি এটা কথা দেখিলোঁ, আমাক ডিফেণ্ড কৰিবৰ কাৰণে সেই সময়ৰ গুৱাহাটী হাইকোৰ্টৰ যিসকল ক্ৰিমিনেল লয়াৰক মানে বিচাৰি নাপায়, আমাৰ কাৰণে ফ্ৰী হৈ কোৰ্টত হেৰি কৰিব আহিছে যে মানুহে এইটো সহজভাৱে লোৱা নাই, গোটেই উকিলে ভৰ্তি হৈ গ'ল থানা আৰু কোৰ্ট।
লগে লগে বিল পালে আপোনালোকে,
মুক্ত কৰি দিলে আৰু আমাক সেই আৰু বিল পালোঁ।
সেইটো মানে আপোনালোকে নিৰপেক্ষ হৈ বাতৰি পৰিৱেশন কৰাৰ এটা প্ৰাইজ দিব লগা হৈছিল।
কাইলৈ নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানৰো বিষয় এই গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগ। ইয়াত লগ পাব বাতৰি বিভাগৰ জন্মলগ্নৰ পৰা জড়িত কেইগৰাকীমান বিষয়া, কৰ্মচাৰী আৰু পৰিৱেশিকক। অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। ধেমাজি জিলাৰ গোগামুখত কালিৰে পৰা মিচিং ক্ৰীড়া মহোৎসৱৰ তৃতীয় সংস্কৰণ অনুষ্ঠিত হৈছে। মিচিং জনগোষ্ঠীৰ পিছপৰা গ্ৰামাঞ্চলৰ প্ৰতিভাৱান খেলুৱৈসকলক ৰাজ্যিক আন্তঃৰাজ্যিক পৰ্যায়ৰ লগতে বিশ্ব দৰবাৰতো এখন মঞ্চ প্ৰদানৰ উদ্দেশ্যে আয়োজিত এই ক্ৰীড়া মহোৎসৱত ৰাজ্যৰ 17 জিলাৰ 3,000 নিৰ্বাচিত খেলুৱৈয়ে বিভিন্ন খেলত অংশ ল'ব। ক্ৰীড়া মহোৎসৱৰ শুভাৰম্ভণি অনুষ্ঠানত কালি শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি 3টা নাহৰ গছৰ পুলি ৰোপণ কৰা হয়। উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী বিমল বৰা, লোকসভাৰ সাংসদ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মহোৎসৱত ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন খেলুৱৈ অম্লান বৰগোহাঁই আৰু ৰুণজুন পেগু মুখ্য অতিথি হিচাপে উপস্থিত থাকে। 4দিনীয়া কাৰ্যসূচীৰে আয়োজিত প্ৰতিযোগিতাখন গোগামুখ মহাবিদ্যালয় খেলপথাৰ, গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়, জংকী পানৈ উচ্চ মাধ্যমিক বিদ্যালয় আৰু গোগামুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'ব। এই ক্ৰীড়া মহোৎসৱ সন্দৰ্ভত আয়োজকে আমাৰ সংবাদদাতাৰ আগত এইদৰে কয়।
যোৱাবাৰতকৈ যথেষ্ট উন্নত ধৰণে সকলোখিনি ব্যৱস্থা কৰা হৈছে আৰু খেলুৱৈ যথেষ্ট এইবাৰ বাঢ়িছে আৰু ইয়াতে প্ৰায় 5,000 আমাৰ খেলুৱৈয়ে হওক, আমাৰ কি বুলি কয় ভলেণ্টিয়াৰ হওক বা বিভিন্ন শিল্পীয়ে হওক, 5,000 খোৱাৰ ব্যৱস্থা কৰা হৈছে আৰু ইয়াতে প্ৰায় 4,000 ছোৱালীয়ে হওক ল'ৰা হওক ইয়াত থাকিবলৈ ব্যৱস্থা কৰা হৈছে। এইবাৰ যথেষ্ট ল'ৰা ছোৱালীয়ে চাকৰি পাইছে আৰু তাৰ ফলাফল পাইছোঁ আৰু ৰাষ্ট্ৰীয় পৰ্যায়তো তেওঁলোকে সুনাম অৰ্জন কৰিবলৈ ভাল ফলাফল দেখিবলৈ দেখাবলৈ সক্ষম হৈছে বা ৰাজ্যিক পৰ্যায়ত তেওঁলোক সক্ষম হৈছে। গতিকে মই ভাবোঁ যে এইটো মিচিং স্পৰ্টছ কাৰ্নিভেলৰ এটা এচিভমেণ্ট বুলি ভাবোঁ।
পবিতৰা অভয়াৰণ্য কালি 2025-26 পৰ্যটন বৰ্ষৰ বাবে মুকলি কৰা হয়। বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অভয়াৰণ্যখন আনুষ্ঠানিকভাৱে মুকলি কৰে। অভয়াৰণ্যখন মুকলি কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীপাটোৱাৰীয়ে এইবাৰৰ পৰ্যটন বৰ্ষত পবিতৰালৈ পূৰ্বৰ দৰে পৰ্যটকৰ আগমন হ'ব বুলি আশা প্ৰকাশ কৰে। পৰ্যটকসকলে এতিয়াৰে পৰা অভয়াৰণ্যখনত যি পাৰো হাতী ছাফাৰী কৰিব পাৰিব। ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা নবী মুম্বাইৰ DY পাটিল ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ভাৰতে নিউজিলেণ্ডক 53 ৰাণত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। ভাৰতে প্ৰথমে বেট ধৰি অপেনাৰ প্ৰতীকা ৰাৱল আৰু স্মৃতি মন্ধানাৰ শতকৰ সহায়ত 49 অভাৰত 3টা উইকেট হেৰুৱাই 340 ৰাণৰ বৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। বৰষুণৰ বাবে খেলখন 49 অভাৰতে সীমিত কৰা হয়। নিউজিলেণ্ডক ডাকৱৰ্থ লুইচ পদ্ধতিৰে 44 অভাৰত 325 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হয়। নিউজিলেণ্ডে নিৰ্ধাৰিত অভাৰত 8 উইকেটৰ বিনিময়ত 271 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ভাৰতে এই জয়ৰ সুবাদত 6 পইণ্ট লাভ কৰি অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ সৈতে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ সংগীতা শৰ্মাৰ সৈতে।
এডভান্টেজ আছামৰ চমক দিয়া বিজেপিৰ আমোলত বিগত 5 বছৰৰ ভয়াৱহ ছবি উন্মোচন কৰি অসমীয়া প্ৰতিদিন কাকতৰ আজিৰ মুখ্য বাতৰিৰ শিৰোনাম ৰাজ্যত বন্ধ 2,10,000 ক্ষুদ্ৰ তথা মজলীয়া উদ্যোগ, কৰ্মসংস্থাপন হেৰুৱালে 3,00,000 লোকে। আমাৰ অসম কাকতে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ছিংগাপুৰত 4-দিনীয়া তদন্ত সামৰি দুজনীয়া দলটো অসমলৈ উভতি অহাৰ বাতৰিক SIT দুই বিষয়া উভতিল আজি সবিশেষ শিৰোনামেৰে প্ৰকাশ কৰিছে। ঢেকিয়াজুলিত লক্ষাধিকৰ গণহুংকাৰ শিৰোনামেৰে দৈনিক অসম কাকতে চাহ জনগোষ্ঠীয় ৰাইজে জনজাতিকৰণৰ দাবীত হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ ওলাই অহাৰ বাতৰিক আলোকচিত্ৰসহ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে জুয়ে পুৰা 83ৰ নেলীৰ প্ৰতিবেদন সদনত শিৰোনামেৰে সমাগত শীতকালীন অধিৱেশনৰ প্ৰথম দিনাই নেলী হত্যাকাণ্ডৰ তদন্ত প্ৰতিবেদন ৰাজহুৱা কৰাৰ বিষয়ে বিস্তৃত বাতৰি পৰিৱেশন কৰিছে। সোণাপুৰৰ জুবিন ক্ষেত্ৰ দৰ্শনৰ বাবে প্ৰশাসনে সময়সীমা ধাৰ্য কৰাৰ বাতৰিক দৈনিক অগ্ৰদূত কাকতৰ লগতে আজি প্ৰকাশিত প্ৰতিখন কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে ৰাজ্যিক কেবিনেটত সৰ্বশিক্ষাৰ শিক্ষকৰ নিয়মীয়াকৰণৰ সীমা 5 বছৰৰ পৰা 3 বছৰলৈ হ্ৰাস কৰাৰ সিদ্ধান্তৰ বাতৰি প্ৰথম পৃষ্ঠাৰ অন্যতম গুৰুত্বপূৰ্ণ বাতৰি হিচাপে পৰিৱেশন কৰিছে। দি আছাম ট্ৰিবিউন কাকতে ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাই জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আয়োজন কৰা সমদলত ৰাইজে সদল বলে অংশগ্ৰহণ কৰাৰ বাতৰি প্ৰধান বাতৰিৰ স্থান দিছে। এই সন্দৰ্ভত দৈনিক জনমভূমি কাকতৰ শিৰোনাম ন্যায় আন্দোলনত উত্তাল ৰাজ্য, চাহ জনগোষ্ঠীৰ 4,00,000 পৰিয়ালে মাটিপট্টা লাভ কৰাৰ বিষয়ে কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তৰ বাতৰিক দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে।
স্থানীয় বতৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ লগতে বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 23 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগ্ৰহ পঢ়ি দিছো। ৰাজ্যৰ প্ৰায় 4,00,000 চাহ জনগোষ্ঠীৰ পৰিয়ালক মাটিৰ পট্টা প্ৰদানকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ত ৰাজ্যিক মন্ত্ৰীসভাৰ সিদ্ধান্ত গ্ৰহণ, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ছিংগাপুৰত 4-দিনীয়া তদন্ত সামৰি বিশেষ তদন্তকাৰী গোটৰ দুগৰাকী বিষয়া কালি গুৱাহাটীত উপস্থিত, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত 208খন বিচনাযুক্ত ছুপাৰ স্পেচিয়েলিটি চিকিৎসালয়ৰ আধাৰশিলা স্থাপন, আৰু ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত নিউজিলেণ্ডক 53 ৰাণত পৰাস্ত কৰি ভাৰতৰ ছেমি ফাইনেলত প্ৰৱেশ। আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11:00 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।